হিতোপদেশ 20 অধ্যায়। দাক্ষাৰক নিন্দক আৰু হুৰা দণ্ড কাজিয়া কৰা লোক, যিকোনোৱে হুৰাপান কৰি মতলীয়া হয় তেওঁ জ্ঞানী নহয়। ৰজাৰ ক্ৰুদ্ধ যুৱা সিংহৰ গৰ্জনৰ দৰে যিজনে তেওঁৰ খং তোলে তেওঁ নিজৰ জীৱন হেৰুৱায়। বিবাদৰ পৰা দূৰত থকাই মানুহৰ সন্মান, কিন্তু প্ৰত্যেক অজ্ঞানী লোকে বিতৰ্কত সোমায়। এলেহুৱা লোকে শৰৎকালত হাল নাবায় আৰু শস্য দোৱাৰ সময়ত অলপ শস্য বিচাৰে, কিন্তু একোকে নাপায়। মানুহৰ হৃদয়ৰ অভিপ্ৰায় গভীৰ জলৰ দৰে, কিন্তু সেই কল্পনা বিবেচক ব্যক্তিয়ে বাহিৰত প্ৰকাশ কৰে। বহুতো লোকে নিজৰ সাধুতা ঘোষণা কৰে, কিন্তু বিশ্বাসী লোক কোনে বিচাৰি পায়। ন্যায় কাৰ্য কৰা লোকে নিজৰ ন্যায়পৰায়ণতাত চলে আৰু তেওঁক অনুসৰণ কৰা তেওঁৰ সন্তানসকল সুখী হয়। সিংহাসনত বহা ৰজাই বিচাৰকৰ দায়িত্ব পালন কৰে। তেওঁৰ আগত থকা সকলো দুষ্টতা তেওঁৰ দৃষ্টিৰে পৰীক্ষা কৰে। কোনে ক'ব পাৰে, মই মোৰ হৃদয় শুদ্ধ কৰি ৰাখিছো আৰু মোৰ পাপৰ পৰা মই মুক্ত হলো? পাৰ্থক্য থকা ওজন আৰু অসমান জোখ, এই দুয়োটাকে জিহুৱাই ঘিণ কৰে। এনেকি যুৱক এজনে তেওঁৰ কাৰ্যৰ দ্বাৰাই পৰিচিত হয়। শুদ্ধ আৰু ন্যায়পৰায়ণৰ আচৰণৰ দ্বাৰাই তেওঁক বুজিব পৰা যায়। শ্ৰৱণকাৰী কাণ আৰু দৰ্শনকাৰী চকু, এই দুয়োকো জিহুৱাই সৃষ্টি কৰিলে। নিদ্ৰাক ভাল নাপাবা অথবা তুমি দৰিদ্ৰ হবা, তোমাৰ চকু মেলা আৰু তোমাৰ প্ৰচুৰ পৰিমাণে খোৱা বস্তু থাকিব। কিনাজনে কয় বেয়া বেয়া, কিন্তু যেতিয়া তেওঁ আঁতৰি যায় তেতিয়া তেওঁ অহংকাৰ কৰে। সোণ আৰু অজস্ৰ মূল্যৱান পাথৰ আছে, কিন্তু জ্ঞানযুক্ত ওঠ অমূল্য ৰত্ন। যিজনে অচিনাকীৰ জামিন হয় তেওঁ বস্ত্ৰ লোৱা, যেতিয়া তেওঁ কোনো বিবিচাৰীৰ বাবে জামিন হয় তেতিয়া তেওঁৰ পৰা বন্ধক লোৱা। প্ৰবঞ্চনাৰে পোৱা পিঠাৰ সোৱাদ মিঠা লাগে, কিন্তু পাছত তেওঁৰ মুখ শিলেৰে পূৰ্ণ হয়। পৰামৰ্শৰ দ্বাৰাই আঁচনিবোৰ সিদ্ধ হয় আৰু কেৱল জ্ঞানী লোকৰ নেতৃত্বত যুদ্ধ আৰম্ভ কৰা হয়। পৰৰ চৰ্চাকাৰীয়ে গুপুত কথা প্ৰকাশ কৰে, সেয়ে যিজনে বহু কথা কয় তেওঁৰ সৈতে সহযোগ নকৰিবা। যিজনে নিজৰ পিতৃক নাইবা মাতৃক হাও দিয়ে, ঘোৰ অন্ধকাৰত তাৰ চাকি নুমাই যায়। উত্তৰাধিকাৰ আৰম্ভণিতে শীঘ্ৰে পোৱা যায়, কিন্তু শেষত সেয়ে ভাল নহ'ব। এইদৰে নক'বা, মই তোমাৰ ভুলৰ বাবে প্ৰতিকাৰ সাধিম, জিহুৱালৈ অপেক্ষা কৰা, তেওঁ তোমাক উদ্ধাৰ কৰিব। জিহুৱাই অসমান ওজন ঘিণ কৰে, ফাঁকি তোলাচনি ভাল নহয়। মানুহৰ ভৰিৰ খোজ জিহুৱাৰ পৰিচালিত, তেনেহ'লে মানুহে কেনেকৈ নিজৰ পথ বুজিব? কোনো লোকে হঠাতে এই বস্তু পবিত্ৰ বুলি কোৱা মানুহ আৰু সংকল্প কৰাৰ পাছত তাৰ অৰ্থ কি সেই বিষয়ে চিন্তা কৰা মানুহৰ বাবে ফাণ্ডৰ দৰে। জ্ঞানী ৰজাই দুষ্টসকলক পৃথক কৰে আৰু তাৰ পাছত তেওঁ শস্য মৰা গাড়ী তেওঁলোকৰ ওপৰেদি চলায়। মানুহৰ আত্মা জিহুৱাৰ প্ৰদীপস্বৰূপ, সেয়ে তেওঁ সকলোতে অন্তৰৰ ভিতৰ অংশ বিচাৰে। বিশ্বাসযোগ্য আৰু বিশ্বস্ততাৰ নিয়মে ৰজাক সংৰক্ষিত কৰে আৰু তেওঁ হিংসাখন প্ৰেমৰ দ্বাৰাই নিৰাপদে থাকে। যুৱকৰ বলেই তেওঁৰ গৌৰৱ আৰু পকা চুলিৰে বৃদ্ধ লোকৰ অভিজ্ঞতা দেখায়। ঘাঁ লগোৱা পহাৰে দুষ্টতা পৰিষ্কাৰ কৰে আৰু পহাৰে অন্তৰৰ গভীৰতম অংশ পৰিষ্কাৰ কৰে।